এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহত আছে, বিটিচি নিৰ্বাচনৰ বাবে শাসক বিৰোধী উভয় পক্ষৰ প্ৰচাৰ অভিযান অব্যাহত, বিটিআৰৰ উন্নয়নৰ বাবে তিনিটা ইঞ্জিনৰ চৰকাৰৰ প্ৰয়োজন বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য, ৰাজ্যত পুনৰ 10খন নতুন সমজিলাৰ সংযোজন, কাইলৈ কামৰূপ, শোণিতপুৰ, যোৰহাট, তিনিচুকীয়া, কাছাৰ আৰু গোৱালপাৰাত আনুষ্ঠানিকতা, ইটানগৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থায়ী বিচাৰপীঠৰ নতুন ভৱন মুকলি, স্বাধীনতা দিৱসত উগ্ৰপন্থীৰ কোটাঘাটৰ আশংকাত ৰাজ্যৰ বিভিন্ন প্ৰান্তত কঠোৰ নিৰাপত্তা, আৰু গুৱাহাটীৰ সচলৰ টেনিছ প্ৰকল্পত আজিৰে পৰা অইল আইটা ছুপাৰ ছিৰিজ টেনিছ প্ৰতিযোগিতাৰ মূল ৰাউণ্ডৰ খেল। নমস্কাৰ, বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। এতিয়া শুনক বিতং বাতৰি। বিটিচি নিৰ্বাচনৰ বাবে শাসক বিৰোধী উভয় পক্ষই বিটিআৰৰ বিভিন্ন স্থানত প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই দলীয় প্ৰাৰ্থীসকলক পৰিষদীয় নিৰ্বাচনত জয়ী কৰোৱাৰ বাবে প্ৰচাৰ অব্যাহত ৰাখিছে। একেদৰে ইউ পি পি এলৰ হৈ প্ৰমোদ বড়ো, বি পি এফৰ হৈ হাগ্ৰামা মহিলাৰীয়েও বিভিন্ন স্থানত সভা অনুষ্ঠিত কৰি ভোটাৰক আকৰ্ষণৰ চেষ্টা চলাই আহিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিটিচি নিৰ্বাচনত বিজেপিক শক্তিশালী ৰূপত অৱতীৰ্ণ কৰাবলৈ কালি দিহিৰা, কক্লাবাৰী আৰু শালবাৰী পৰিষদীয় সমষ্টিৰ বাবে দুখন বিজয় সংকল্প সভাত অংশগ্ৰহণ কৰে। এই সভাত জনসাধাৰণক উদ্দেশ্যি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বিটিআৰৰ উন্নয়নৰ বাবে তিনিটা ইঞ্জিনৰ চৰকাৰৰ প্ৰয়োজন। কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু বিটিচি, এই তিনিটা ইঞ্জিন লগ লাগিলেহে বিটিচিৰ উন্নয়ন হ'ব পাৰে বুলি ডঃ শৰ্মাই উল্লেখ কৰে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অসমত আমাক ডাবল ইঞ্জিন লাগে, কিন্তু বিটিচিত তিনিটা ইঞ্জিন লাগে। দিল্লী, দিছপুৰ আৰু কোকৰাঝাৰ ইঞ্জিন একত্ৰিত কৰাৰ বাবে তেওঁ সকলোকে বিজেপিক ভোট দি দলটোক শক্তিশালী কৰিবলৈ আহ্বান জনায়। বড়োলেণ্ডত ভি চি ডি চি চৰকাৰ আৰু নচলে বুলি মন্তব্য কৰি এনে ব্যৱস্থাৰ পৰিৱৰ্তন কেৱল বিজেপিয়েহে কৰিব পাৰে বুলি তেওঁ কয়। ইপিনে বড়োভূমিত এটা বিশেষ সম্প্ৰদায়ৰ ভোট বৃদ্ধি পাইছে বুলিও মুখ্যমন্ত্ৰীয়ে ভাষণত উল্লেখ কৰে। প্ৰমোদ বড়ো আৰু হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে বিজেপিয়ে পৰিষদীয় নিৰ্বাচনত কোনো প্ৰাৰ্থী নিদিয়ে বুলিও মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে।
আমি বিচাৰিছো যে বিটিআৰ গঠনৰ পিছত বিটিআৰটোক আমি শক্তিশালী আৰু যদি এটা এফেক্টিভ কৰিব খোজো, তেতিয়াহ'লে বিটিআৰত কিছু নতুন কাম কৰাৰ প্ৰয়োজনীয়তা আছে। যেনেকে ভি চি ডি চিৰ ব্যৱস্থাটো ৰাইজে ভাল নাপায়, এই ব্যৱস্থাৰ পৰিৱৰ্তন অকল বিজেপিয়ে কৰিব পাৰিব। আৰু সেইকাৰণে বিজেপিয়ে বিচাৰিছে যাতে কোকৰাঝাৰৰ চৰকাৰ গঠনত বিজেপি এটা শক্তিশালী ভূমিকা গ্ৰহণ কৰিব পাৰে। কিন্তু ইউ পি পি এলে ছিট নাপাব, বি পি এফে ছিট নাপাব, এই ধৰণৰ কথা মই ক'ব খোজা নাই। কোনো সৰু বা কোনো ডাঙৰ নহয়, সকলো ৰাজনৈতিক দলৰে নিজৰ এটা ঐতিহ্য আছে, সন্মান আছে, আৰু আমি সকলোকে সন্মান কৰোঁ।
মুখ্যমন্ত্ৰীগৰাকীয়ে কালি বাক্সা জিলাৰ ভলুকামুৰিত এখন পকী দলং উদ্বোধন কৰে। ডেকাডং নৈৰ ওপৰত নিৰ্মাণ কৰা ভলুকামুৰি আৰু জৰাবাৰী সংযোগী এই নৱনিৰ্মিত দলংখনে জিলাখনৰ যাতায়াত ব্যৱস্থা উন্নয়নৰ দিশত বিশেষ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে। দলং উদ্বোধনী কাৰ্যসূচীত মুখ্যমন্ত্ৰীগৰাকীক বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম আৰু পাৰিষদ মণ্টু বৰুৱাই সংগ দিয়ে। ওদালগুৰি জিলাৰ ভেৰগাঁৱত কালি বি পি এফ দলৰ আশীৰ্বাদ যাত্ৰাত দলৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে অংশগ্ৰহণ কৰে। এই সমদলত অংশগ্ৰহণ কৰি তেওঁ আঞ্চলিক দলসমূহে একেলগে বিটিচি চৰকাৰ গঠন কৰিব লাগে বুলি উল্লেখ কৰে। ৰাজ্যত পুনৰ 10খন নতুন সমজিলা সংযোজন কৰা হ'ব। কাইলৈ কামৰূপ, শোণিতপুৰ, যোৰহাট, তিনিচুকীয়া, কাছাৰ আৰু গোৱালপাৰাত সমজিলা সংযোজন কাৰ্যসূচীত কেইবাগৰাকী মন্ত্ৰীয়ে অংশগ্ৰহণ কৰিব। পৰহিলৈ শোণিতপুৰ আৰু তিনিচুকীয়াত সমজিলা সংযোজনৰ কাৰ্যসূচী অনুষ্ঠিত হ'ব। ইয়াৰ লগে লগে ৰাজ্যত মুঠ সমজিলাৰ সংখ্যা 49লৈ বৃদ্ধি পাব। বিগত বৰ্ষৰ অক্টোবৰত প্ৰথম পৰ্যায়ত 49খন সমজিলা, 39খন সমজিলা সংযোজন কৰা হৈছিল। প্ৰশাসনিক দক্ষতা বৃদ্ধিৰ ক্ষেত্ৰত উল্লেখনীয় পদক্ষেপ হিচাপে গঠন কৰা সমজিলাসমূহে ভূমি, ৰাজহ সম্পৰ্কীয় সেৱা, উন্নয়ন আৰু জনকল্যাণমূলক আঁচনি ৰূপায়ণ, প্ৰশাসনিক ক্ষমতা, খাদ্য আৰু অসামৰিক যোগান ব্যৱস্থা নিশ্চিত, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আঁচনিৰ সফল ৰূপায়ণ আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত জনসাধাৰণক প্ৰয়োজনীয় সুবিধা লাভ কৰাত সহায় কৰিব। ইটানগৰত কালি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থায়ী বিচাৰপীঠৰ নতুন ভৱন মুকলি কৰা হয়। এই ভৱন মুকলি অনুষ্ঠানত অংশগ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বি আৰ গাৱাইয়ে ন্যায় প্ৰদান ব্যৱস্থাক শাসক আৰু ক্ষমতাশালীৰ মাজত আবদ্ধ নাৰাখি জনতাৰ দৰবাৰলৈ নিব লাগে বুলি মন্তব্য কৰে। মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে জনসাধাৰণে সহজে ন্যায় পোৱাটো সুনিশ্চিত কৰিব লাগে। অৰুণাচল প্ৰদেশ আৰু উত্তৰ পূবৰ অন্যান্য ৰাজ্যত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ভূমিকাক প্ৰশংসা কৰি তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সকলো মুখ্য ন্যায়াধীশৰ শলাগ লয়। উল্লেখযোগ্য যে 135,35,00,000 টকা ব্যয়েৰে নিৰ্মিত নতুন স্থায়ী ভৱনটোত আধুনিক সা সুবিধাযুক্ত 5টা আদালত কক্ষৰ ব্যৱস্থা আছে। সমজিলা উন্নয়নৰ বাৰ্তাৰে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কালি মানকাছৰত কেইবাটাও কাৰ্যসূচীত অংশ লয়। মন্ত্ৰীগৰাকীয়ে হাটশিঙিমাৰী জিলা প্ৰশাসন আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হৈ জিলাখনৰ পথ খহনীয়া স্বাস্থ্যসেৱাকে ধৰি ৰাজ্য চৰকাৰৰ বিভিন্ন কল্যাণমূলক আঁচনিৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। শ্ৰীমল্ল বৰুৱাই জিলাখনত ৰূপায়ণ হোৱা জলজীৱন মিছন আঁচনিৰ দুটা প্ৰকল্পও পৰিদৰ্শন কৰে। তেওঁ লগতে হাটশিঙিমাৰী জিলা বিজেপিৰ মুখ্য কাৰ্যালয়ত বিজেপিৰ কৰ্মকৰ্তাসকলৰ সৈতেও বিনিময় কৰে। ইয়াৰ পূৰ্বে তেওঁ বাংলাদেশ সীমান্তৱৰ্তী কোকৰাডাংগাত ব্ৰহ্মপুত্ৰ খহনীয়া পৰিদৰ্শন কৰি ইয়াৰ প্ৰতিৰোধৰ বাবে অঞ্চলটোত জিঅ' বেগ স্থাপনকে ধৰি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে।
আজি মই হাটশিঙিমাৰী আৰু মানকাছাৰ অঞ্চললৈ আহিছিলো আৰু ইয়াতে এইখিনি কোকাৰডাঙা অঞ্চলটো আৰু মালিয়ালগা এই দুটা অঞ্চলত যথেষ্ট গৰাখহনীয়া হোৱা বুলি জনাইছিল আৰু মই নিজেও এবাৰ চাব আহিলো। সঁচাকৈয়ে খুব কম দিনৰ ভিতৰতে ইয়াত এটা ভয়াৱহ পৰিস্থিতি এটা হৈছে আৰু বিভাগে যিমানটো পাৰে খুব সুন্দৰভাৱে কাম কৰি আছে। যি অসুবিধা আছে এতিয়া মই আয়ুক্ত কাৰ্যালয়ত বহিম, তাত আলোচনা কৰিম আৰু আমাৰ ৱাটাৰ ৰিচাৰ্জ ডিপাৰ্টমেণ্টৰ মন্ত্ৰীও খুব কম দিনৰ ভিতৰত আহিব। এতিয়া কি কি আছে, প্ৰাথমিকভাৱে কি কৰিব লগা আছে, কিন্তু ডিপাৰ্টমেণ্টে যিটো জনাইছে ইয়াত জিঅ' বেগৰ পৰা পাৰ্কোপাইনৰ পৰা সকলো ষ্টক আছে, গতিকে বিভাগে নিশ্চয়কৈ নিয়ন্ত্ৰণ কৰিব পাৰিব। আৰু যিহেতু এটা নতুনকৈ ডাইভাৰ্চন হৈছে, মাজত এটা চৰ হৈছে আৰু নতুন ডাইভাৰ্চন এটা হৈছে, সেইটো কাৰণত ইয়াতে ইৰোচনটো বেছি হৈছে। ডিপাৰ্টমেণ্টে যিহেতু তাৰ কষ্টটো উলিয়াইছে, মই ভাবোঁ যে খুব ক্ষিপ্ৰতাৰে কাম কৰি ইয়াত নিয়ন্ত্ৰণ কৰিব পাৰিব। মই আজি এতিয়া আয়ুক্ত কাৰ্যালয়ত বহিমেই, গতিকে তাৰো বিশদভাৱে বিশ্লেষণখিনি কৰিম।
শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। স্বাধীনতা দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত শেহতীয়াকৈ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। স্বাধীনতা দিৱসৰ সময়ছোৱাত যাতে উগ্ৰপন্থী সংগঠনসমূহে কোনোধৰণৰ কুটাঘাতমূলক কাৰ্য সংঘটিত কৰিব নোৱাৰে তাৰ বাবে উজনি অসমৰ লগতে গুৱাহাটী মহানগৰী আৰু নামনি অসমৰ বিভিন্ন স্থানত আৰক্ষীয়ে কঠোৰ নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে। বিশেষকৈ পাইপলাইন, ৰেলপথ, ৰেল ষ্টেচন, বাছ আস্থান, দলং আদিৰ দৰে স্পৰ্শকাতৰ স্থানসমূহত নিৰাপত্তাৰক্ষীয়ে কঠোৰ দৃষ্টি ৰাখিছে। একেদৰে অসম সংলগ্ন আন্তঃৰাষ্ট্ৰীয় আৰু আন্তৰ্জাতিক সীমান্ততো কটকটীয়া নিৰাপত্তা গঢ়ি তোলা হৈছে। উজনি অসমৰ 5খন জিলা ডিব্ৰুগড়, যোৰহাট, তিনিচুকীয়া, শিৱসাগৰ আৰু চৰাইদেউ সামৰি ইতিমধ্যে আৰক্ষীৰ উচ্চপদস্থ বিষয়াই বৈঠক অনুষ্ঠিত কৰাৰ লগতে এই জিলাকেইখনত যাতে উগ্ৰপন্থীয়ে কোনোধৰণৰ কুটাঘাত সংঘটিত কৰিব নোৱাৰে তাৰ প্ৰতি বিশেষ নজৰ ৰাখিছে। উজনি নামনিৰ পথত বিভিন্ন বাহনত আৰক্ষীয়ে তন্ন তন্নকৈ তালাচী অব্যাহত ৰাখিছে। ৰেল কৰ্তৃপক্ষকো ৰেলপথ আৰু মূল ষ্টেচনত অতিৰিক্ত নিৰাপত্তাৰক্ষী মোতায়েন কৰিবলৈ কোৱা হৈছে। গুৱাহাটী মহানগৰীত আলফা স্বাধীনে কোটাঘাতমূলক কাৰ্য সংঘটিত কৰিব পাৰে বুলি চোৰাংচোৱা সংস্থাই মহানগৰ আৰক্ষীক তথ্য দিয়াৰ পাছতে আৰক্ষীৰ শীৰ্ষ বিষয়াসকলে কেইবাখনো বৈঠকৰ আয়োজন কৰি বিষয়টো সন্দৰ্ভত পৰ্যালোচনা কৰিছে। উল্লেখযোগ্য যে কামৰূপ মহানগৰ জিলা প্ৰশাসনে পূৰ্বৰ দৰে এইবাৰো খানাপাৰা পশু চিকিৎসালয় মহাবিদ্যালয় খেলপথাৰত কেন্দ্ৰীয়ভাৱে স্বাধীনতা দিৱসৰ আয়োজন কৰিছে। অসম আৰক্ষীত নতুনকৈ অন্তৰ্ভুক্ত হোৱা কেইবাটাও নিৰাপত্তা বাহিনীৰ গোটে স্বাধীনতা দিৱসৰ পেৰেডত অংশগ্ৰহণৰ বাবে পূৰ্ণ প্ৰস্তুতি চলাইছে। সমাগত স্বাধীনতা দিৱসৰ পূৰ্বে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ত্ৰিৰংগ যাত্ৰা উলিওৱা হৈছে। বিশ্বনাথ জিলাত কালি বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। বিহালীৰ বিধায়ক দিগন্ত ঘাটোৱাল, হাকুমাথা মণ্ডল বিজেপিৰ সভাপতি ৰঞ্জন ৰাউটীয়াকে ধৰি প্ৰায় 300+ লোকে এই ত্ৰিৰংগ যাত্ৰাত অংশ লয়। ডিব্ৰুগড় জিলাতো কালি মন্ত্ৰী তথা স্থানীয় বিধায়ক প্ৰশান্ত ফুকনৰ নেতৃত্বত ত্ৰিৰংগ যাত্ৰা উলিওৱা হয়। ডিব্ৰুগড় পশ্চিম মণ্ডল বিজেপিৰ উদ্যোগত উলিওৱা এই ত্ৰিৰংগ যাত্ৰাত বহুসংখ্যক লোকে দেশপ্ৰেমমূলক ধ্বনি আৰু শ্লোগানেৰে শোভাযাত্ৰা কৰে। অসম আৰক্ষীয়ে মাদক দ্ৰব্যৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। ধুবুৰী জিলাৰ গৌৰীপুৰত কালি আৰক্ষীয়ে বুজন পৰিমাণৰ মাদক দ্ৰব্যসহ 3জন সৰবৰাহকাৰীক আটক কৰে। গৌৰীপুৰ বালাজান দ্বিতীয় খণ্ড গাঁৱত মাদক দ্ৰব্য বিক্ৰী কৰি থকাৰ সময়তে অঞ্চলটোৰ লোকে সৰবৰাহকাৰীকেইজনক ধৰি আৰক্ষীক গতাই দিয়ে। ধৃত যুৱকেইজন লালকুৰাৰ জাকিৰুল হক, বালাজানৰ শফিকুল হক আৰু আবু তালেব শ্বেখ বুলি আৰক্ষীয়ে জনাইছে। আৰক্ষীয়ে যুৱকেইজনৰ পৰা মাদক দ্ৰব্য ভৰ্তি 6টা কণ্টেইনাৰ আৰু 2টা মোবাইল ফোন জব্দ কৰে। ইপিনে কাছাৰ জিলা আৰক্ষীয়ে শিলচৰ চহৰত চলোৱা বিশেষ অভিযানত কালি বুজন পৰিমাণৰ ভাং জব্দ কৰে। আৰক্ষীয়ে ত্ৰিপুৰাৰ পৰা অহা এখন বাহনত তালাচী চলাই 362 কেজি ভাং জব্দ কৰাৰ লগতে এজন লোকক আটক কৰে। আটক কৰা লোকজন ত্ৰিপুৰাৰ প্ৰদীপ কৌৰ বুলি আৰক্ষীয়ে জনাইছে। জব্দ কৰা মাদক দ্ৰব্যখিনিৰ বজাৰ মূল্য প্ৰায় 2.5 কোটি টকা বুলি অনুমান কৰা হৈছে। যোৱা 3 আগষ্টৰ পৰা অনুষ্ঠিত তেজপুৰ ভাওনা সমাৰোহ 2025ৰ কালি সামৰণি পৰে। সামৰণিৰ দিনা কালি বিশেষ ধৰ্মালোচনা সভা অনুষ্ঠিত হয়। জামুগুৰিহঁতৰ চেচা সত্ৰৰ সত্ৰাধিকাৰ ভৱদেৱ গোস্বামীৰ সঞ্চালনাত অনুষ্ঠিত এই সভাত বৰালিমৰা সত্ৰৰ ডেকা সত্ৰাধিকাৰ শোভন মহন্তই কয় যে গুৰুজনাই সত্ৰ নামঘৰ পৰিচালনাৰ লগতে শৰণ ভজনৰো ব্যৱস্থা কৰিছিল। ধৰ্মান্তকৰণ সন্দৰ্ভত ডেকা সত্ৰাধিকাৰগৰাকীয়ে কয় যে গুৰুজনাৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ সমাজখনত বিভাজনৰ পৰিৱৰ্তে জাত পাত অস্পৃশ্যতা আদি পৰিহাৰ কৰা উচিত। অসম সাহিত্য সভাৰ উদ্যোগত আয়োজিত সদৌ অসম ভিত্তিত স্বনিৰ্বাচিত কবিতা আবৃত্তি আৰু তৰ্ক প্ৰতিযোগিতাত গুৱাহাটীৰ ৰাগিনী কাশ্যপ ক শাখাৰ শ্ৰেষ্ঠ আবৃত্তিকাৰ আৰু তৰ্ক প্ৰতিযোগিতাত পাঠশালাৰ হিয়া কলিতা শ্ৰেষ্ঠ তাৰ্কিক হিচাপে নিৰ্বাচিত হৈছে। একেদৰে খ শাখাত যোশীপৰ্ণা ডেকা শ্ৰেষ্ঠ আবৃত্তিকাৰ আৰু যোৰহাটৰ প্ৰাঞ্জল জ্যোতি ভূঞা শ্ৰেষ্ঠ তাৰ্কিক হিচাপে নিৰ্বাচিত হৈছে। অসম সাহিত্য সভাৰ কুঁহি ৰামধেনু তথ্য প্ৰযুক্তি আৰু আবৃত্তিকলা তথা হাস্য ব্যংগ উপসমিতিৰ সহযোগত গুৱাহাটীৰ সংগীতাচাৰ্য লক্ষ্মীৰাম বৰুৱা সদনত আয়োজিত অনুষ্ঠানত অংশগ্ৰহণকাৰীসকলক অসম সাহিত্য সভাৰ তৰফৰ পৰা 1খনকৈ প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। প্ৰতিযোগিতাত বিজয়ীসকলক নগদ ধন, গ্ৰন্থৰ টুকুৰা আৰু মানপত্ৰৰে পুৰস্কৃত কৰা হয়। সদৌ অসম টেনিছ সন্থাৰ উদ্যোগত গুৱাহাটীৰ স্বচ্ছলৰ টেনিছ প্ৰকল্পত আজিৰে পৰা অইল আইটা ছুপাৰ ছিৰিজ টেনিছ প্ৰতিযোগিতাৰ মূল ৰাউণ্ডৰ খেলসমূহ অনুষ্ঠিত হ'ব। আজি একক শাখাৰ খেল অনুষ্ঠিত হ'ব। কালি সমাপ্ত হোৱা প্ৰতিযোগিতাৰ কোৱালিফায়িং ৰাউণ্ডৰ মেচৰ অন্তত 14 আৰু 16 বছৰ অনুৰ্ধ ল'ৰা আৰু ছোৱালীৰ প্ৰতিটো শাখাতে 8গৰাকীকৈ মুঠ 32গৰাকী খেলুৱৈয়ে মূল ৰাউণ্ডত প্ৰৱেশ কৰিছে। প্ৰতিযোগিতাত দেশৰ 20খন ৰাজ্যৰ প্ৰায় 185গৰাকী খেলুৱৈয়ে অংশ লৈছে। এতিয়া হওক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাও জিন্তি ৰাণী ডেকাৰ সৈতে।
ৰেলৱে গুডছ য়াৰ্ডত চৰ্দাৰ নাইবা শ্ৰমিক হিচাপে নিযুক্তিৰ নামত ভাৰতীয় ৰেলৱে মালগুদাম শ্ৰমিক সংঘৰ বেনাৰত একাংশ প্ৰবঞ্চকে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ নিবনুৱাৰ পৰা 4000 কোটি টকা লুণ্ঠন কৰাৰ এটা বাতৰি অসমীয়া প্ৰতিদিন কাকতে প্ৰকাশ কৰিছে। গ্ৰাম্য ন্যায়ালয় স্থাপনত চৰকাৰৰ অনীহাৰ দিশ উল্লেখ কৰি আদালতত 600,000+ গোচৰ নিষ্পত্তি নোহোৱাকৈ পৰি আছে বুলি দৈনিক অসম কাকতে বাতৰি প্ৰকাশ কৰিছে। অসম সৌৰভ বঁটাৰে সন্মানিত স্বনামধন্য নাট্যকাৰ, গীতিকাৰ, কালজয়ী মঞ্চ অভিনেতা হেমন্ত দত্ত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা বাতৰিটো দৈনিক জনভূমি কাকতে প্ৰকাশ কৰিছে। কঠোৰ পৰীক্ষণ আৰু মূল্যায়নৰ পাছতহে খিলঞ্জীয়া লোকে অস্ত্ৰ শস্ত্ৰৰ অনুজ্ঞাপত্ৰ লাভ কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। এই বাতৰি দ্য টাইমছ অফ ইণ্ডিয়া কাকতৰ। অপাৰেচন সিন্দুৰৰ সফলতাৰ আঁৰত দেশীয় প্ৰযুক্তি আৰু মেক ইন ইণ্ডিয়া সহায়ক হৈছিল বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্যৰে দি আছাম ট্ৰিবিউন কাকতে বাতৰি প্ৰকাশ কৰিছে। বিটিআৰত বাস কৰা গৰীয়া, মৰিয়া, জালাহ আৰু অন্যান্য থলুৱা জনগোষ্ঠীসমূহকে ধৰি মুঠ 26টা জনগোষ্ঠীৰ ভূমি বিবাদ নিষ্পত্তি কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ এই ঘোষণাৰে দ্য চেণ্টিনেল কাকতে বাতৰি প্ৰকাশ কৰিছে। CBSE বৰ্ডে অহা শিক্ষাবৰ্ষৰ পৰা নৱম শ্ৰেণীৰ বাবে নতুন পৰীক্ষা ব্যৱস্থাত অনুমোদন জনাইছে। এই বাতৰি অসমীয়া খবৰ কাকতৰ। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰববী মোহন ভাগৱতে দেশত উন্নত চিকিৎসা সেৱা আৰু গুণগত শিক্ষা সাধাৰণ জনতাই ঢুকি নোপোৱা হৈছে বুলি খেদ প্ৰকাশ কৰিছে। বাতৰিটো দৈনিক অগ্ৰদূত কাকতৰ। পাক সেনাধ্যক্ষই ভাৰতক পাৰমাণৱিক অস্ত্ৰৰে ধবংস কৰা হ'ব বুলি ভাবুকি প্ৰদান কৰিছে। এই বাতৰি আমাৰ অসম কাকতৰ। আহক এতিয়া পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
ধন্যবাদ জিন্তি ৰাণী। বতৰৰ বতৰা। স্থানীয় বতৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ঘাইকৈ ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 31 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 25 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আগৰবাৰ পঢ়ি দিছো। BTC নিৰ্বাচনৰ বাবে শাসক বিৰোধী উভয় পক্ষৰ প্ৰচাৰ অভিযান অব্যাহত। BTRৰ উন্নয়নৰ বাবে 3টা ইঞ্জিনৰ চৰকাৰৰ প্ৰয়োজন বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। ৰাজ্যত পুনৰ 10খন নতুন সমজিলাৰ সংযোজন। ইটানগৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থায়ী বিচাৰপীঠৰ নতুন ভৱন মুকলি। স্বাধীনতা দিৱসত উগ্ৰপন্থীৰ কুটাঘাতৰ আশংকাত ৰাজ্যৰ বিভিন্ন প্ৰান্তত কঠোৰ নিৰাপত্তা। আৰু গুৱাহাটীৰ স্বচ্ছলৰ টেনিছ প্ৰকল্পত আজিৰে পৰা অইল আইটা ছুপাৰ ছিৰিজ টেনিছ প্ৰতিযোগিতাৰ মূল ৰাউণ্ডৰ খেল। পৌৰাঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।